আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো কুমাৰ ডেভিড দাসে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। এই উদ্দেশ্যেৰে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ এটা নিৰ্বাচনী ৰোড শ্বত অংশগ্ৰহণ কৰে। আনহাতে ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত ডিফু সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰ সিং কিশোৰ হৈ প্ৰচাৰ চলায়। বোকাজান বিধানসভা সমষ্টিৰ সৰিয়জানত আয়োজিত নিৰ্বাচনী সভাত প্ৰচাৰ চলাই ডঃ শৰ্মাই সমষ্টিটোত বিজেপি দলৰ জয়লাভ সন্দৰ্ভত প্ৰবল আম্বিশ্বাসী বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। ইয়াৰ পাছত ডঃ শৰ্মাই হাওৰাঘাট আৰু বৈঠালাংছুত আন দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকায়ো ৰূপহী বিধানসভাৰ সিঙাৰী বজাৰত বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো দৰং ওদালগুৰি লোকসভা সমষ্টিৰ এন ডি এ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ জিলাখনৰ 4খন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। অগ্ৰণী জ্যেষ্ঠ নেতা তথা কৃষি পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু দলটোৰ আন এগৰাকী জ্যেষ্ঠ নেতা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি কৰিমগঞ্জ লোকসভা সমষ্টিৰ নিউ কৰিমগঞ্জৰ শিলচৰ ৰোডত সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে। এন ডি এ চৰকাৰৰ দিনতে বৰাক ব্ৰহ্মপুত্ৰবাসীৰ সমন্বয়ৰ এনাজৰি মজবুত হোৱাৰ লগতে বৰাকবাসীয়ে বিকাশৰ অভূতপূৰ্ব ধাৰা দেখিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰী শ্ৰীবৰাই দাবী কৰে। ইফালে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে আজি গোৱালপাৰাৰ ডুবাপাৰাত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁ প্ৰতিদ্বন্দ্বী এ আই ডি এফ আৰু শাসকীয় পক্ষক তীব্ৰ সমালোচনা কৰে। একেদৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈও লুবৰিহাটৰ বৰালিমাৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ডিফু লোকসভা সমষ্টিৰ বাবে বৈঠালাংছু বিধানসভা সমষ্টিৰ ফিনথঙত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেলৈও নিৰ্বাচনী প্ৰচাৰ চলায়। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত 5টা সমষ্টি দৰং ওদালগুৰি কৰিমগঞ্জ ডিফু শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন পত্ৰ অবৈধ বুলি নিৰ্বাচন আয়োগে এটা নিৰ্দেশযোগে ঘোষণা কৰিছে। এই সংক্ৰান্তত কোকৰাঝাৰ সমষ্টিৰ মুঠ 16খন মনোনয়ন পত্ৰৰ ভিতৰত নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত অবৈধতাৰ ভিত্তিত নাকচ কৰা হৈছে বুলি ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে সমষ্টিটোৰ সাধাৰণ পৰ্যবেক্ষক ৰিটাৰ্ণিং বিষয়াৰ লগতে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী তথা তেওঁলোকৰ প্ৰশ্নবোধকসকল মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত উপস্থিত আছিল। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাৰ্থীগৰাকীয়ে অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত নহয় বুলি ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদন ইতিপূৰ্বেই খাৰিজ কৰিছে। লোকসভা নিৰ্বাচনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত এই সন্দৰ্ভত প্ৰস্তুতি অব্যাহত আছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভোটাৰ সজাগতাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচীও হাতত লোৱা হৈছে। ওদালগুৰি জিলাৰ ভোটাৰ ৰাইজৰ মাজত ভোটদান সম্পৰ্কীয় সজাগতা সৃষ্টিৰ লক্ষ্যৰে খৈৰাবাৰী ৰেলৱে গেটৰ পৰা নাগাচোৱালৈ 10 কিলোমিটাৰ দৈৰ্ঘৰ মানৱ শৃংখল গঠন কৰা হয়। বঙাইগাঁও জিলা প্ৰশাসনে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে কোনোধৰণৰ সম্ভাৱ্য অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ জিলাখনৰ সকলো নথিভুক্ত আৰু পঞ্জীভুক্ত মাৰণাস্ত্ৰ প্ৰশাসনৰ হাতত জমা দিবলৈ নিৰ্দেশ জাৰি কৰে। বাক্সা জিলাতো জিলা প্ৰশাসনে দৰং ওদালগুৰি লোকসভা সমষ্টিত ভোটগ্ৰহণৰ বাবে নিয়োজিত ভোটগ্ৰহণকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। ইপিনে কোকৰাঝাৰত নিৰ্বাচন বিভাগে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কৰ্তব্যৰত আৰক্ষীসকলৰ বাবে পোষ্টেল বেলট ভোটদানৰ আয়োজন কৰে। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি তথা তেজপুৰ পৌৰসভাৰ প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাৰ 78 সংখ্যাৰ মৃত্যু দিৱস তেজপুৰ সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয়। তেজপুৰ সাহিত্য সভাৰ সভাকক্ষত অনুষ্ঠিত স্মৃতি দিৱসৰ কাৰ্যসূচী মন্ত্ৰী পৰ্যায়ৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখন কাব্যগ্ৰন্থ আৰু এখন চুটিগল্প সংকলন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। সভাত বান থিয়েটাৰ, তেজপুৰ বিশ্ববিদ্যালয় আৰু শোণিতপুৰ জিলা সাহিত্য সভাৰ সৈতে জড়িত ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে প্ৰথম অসমীয়া ঔপন্যাসিকগৰাকীৰ সাহিত্য কীৰ্তি আৰু সামাজিক অৱদানৰ বিষয়ে চৰ্চা কৰে। শ্ৰীমন্ত শংকৰ সংঘৰ স্বৰ্ণপংখক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠনৰ উদ্দেশ্যে আজি যোৰহাটত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।